قل من حرم زينة الله التي أخرج لعباده والطيبات من الرزق قل هي للذين آمنوا في الحياة الدنيا خالصة يوم القيامة كذلك نفصل الآيات لقوم يعلمون
কোৱা আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শুভা সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেইবোৰক কোনে নিষিদ্ধ কৰিছে কোৱা পাৰ্থিৱ জীৱনত আৰু বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ হৈছে তেওঁলোকৰ বাবে যিসকলে ইমান আনিছে এইদৰে আমি জ্ঞানীয় সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।